নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। জলজীৱন মিছন আৰু মন্ত্ৰী অশোক সিংহলে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ আজি অসম বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ আব্দুল কালাম, ৰছিদ আলম, ৰাইজৰ দলৰ অখিল গগৈ আৰু এ আই ইউ ডি এফৰ আশ্ৰাফুল হকক সদনৰ পৰা বহিষ্কাৰ কৰা হয়। প্ৰশ্নোত্তৰ কালৰ পাছত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সদস্যসকলে এই প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰি তেওঁৰ পদত্যাগৰ দাবী জনায়। উপাধ্যক্ষ ডঃ নোমল মমিনে এয়া সদনৰ ভিতৰৰ বিষয় নহয় বুলি মন্তব্য কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু ইয়াৰ ফলত সদনৰ কাৰ্যক্ৰমণিকা 20 মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পাছত সদনৰ কাম কাজ পুনৰ আৰম্ভ হোৱাত এ আই ইউ ডি এফৰ বিধায়কসকলে একেটা বিষয়কে লৈ হুলস্থুল কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত দলটোৰ বিধায়কসকলক উপাধ্যক্ষই 10 মিনিটৰ বাবে সদনৰ পৰা নিলম্বন কৰে। অসম চৰকাৰে ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত 24% ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি আজি বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আশ্ৰাফুল হুছেইনৰ ঋণৰ উৎস সম্পৰ্কে উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন অনুসৰি এই অনুপাত 32% ভিতৰত ৰাখিব লাগে আৰু অসমে এই ক্ষেত্ৰত সফলতা লাভ কৰিছে। ৰাজ্য চৰকাৰে বজাৰ, বিত্তীয় প্ৰতিষ্ঠান, ৰাজ্যিক ভৱিষ্যৎ নিধি আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ঋণ গ্ৰহণ কৰে বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। বৰ্তমান চলি থকা ঋণসমূহ ঋণৰ চৰ্তাৱলী অনুসৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পৰিশোধ কৰা হৈছে আৰু ভৱিষ্যতেও নিৰ্দিষ্ট সময়ত পৰিশোধৰ বাবে প্ৰয়াস অব্যাহত ৰখা হৈছে বুলি শ্ৰীমতী নেওগে প্ৰকাশ কৰে। বিগত বিত্তীয় বৰ্ষত চৰকাৰৰ বিভিন্ন বিভাগে দৰমহা, পেঞ্চন, ভাট্টাকে ধৰি বিভিন্ন শিতানত 60,203 কোটি টকা মোকলাই দিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যত বৰ্তমানলৈকে 27,931 নলযোগে পানী যোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে 17,315 আঁচনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা প্ৰকাশ কৰি কয় যে এতিয়ালৈকে অসম্পূৰ্ণ হৈ থকা 10,616 জলজীৱন মিছন আঁচনিৰ কামৰ নিৰ্ধাৰিত সময়সীমা আৰু গুণগত মান নিৰ্ণয়ৰ বাবে সাময়িকভাৱে বন্ধ ৰখা হৈছে। কেন্দ্ৰীয় চৰকাৰে জলজীৱন মিছনৰ কাৰ্যকাল 2028 চনলৈ বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে 67,000 কোটি টকাৰ পুঁজিত আবণ্টন দিয়া হৈছে। জলশক্তি মন্ত্ৰালয়ে পুঁজি বিতৰণ ব্যৱস্থাৰ অধীনত চলিত বিত্তীয় বৰ্ষত ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় পুঁজি মোকলাই দিয়াৰ আশ্বাস দিছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্ৰদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সমকাম সমবেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত 3-দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। শিৱসাগৰ জিলাত 1,000ৰো অধিক এন এইচ এমৰ স্বাস্থ্যকৰ্মীয়ে ৰাজ্য চৰকাৰে চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে। কৰ্মবিৰতিৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিলে ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বুলি সদৌ অসম এন এইচ এম কাৰিকৰী কৰ্মচাৰী কল্যাণ সংস্থাই প্ৰকাশ কৰিছে। ধেমাজি জিলাতো আজি এন এইচ এমৰ 100ৰো অধিক ঠিকাভিত্তিক কৰ্মচাৰীয়ে জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয় চৌহদত কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছে। শিলচৰ অসামৰিক চিকিৎসালয় চৌহদত এন এইচ এমৰ কৰ্মীসকলে বিভিন্ন দাবী উত্থাপিত প্লে কাৰ্ড হাতত লৈ বিক্ষোভ প্ৰদৰ্শন কৰে। এই কৰ্মবিৰতিৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে স্বাস্থ্যকৰ্মীসকলে কোনোধৰণৰ সেৱা আগনবঢ়োৱাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত 37খন বিচনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেড কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত 8,89,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মিত হ'বলগীয়া এই 37টা উন্নতমানৰ সুবিধাযুক্ত কোঠাত 24 ঘণ্টাই ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসা লাভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।